আদিপুস্তক 28:14 পুত্ৰৰ প্ৰতি পিতৃৰ আদেশ। ইছাকে জাকুবক মাতি আশীৰ্বাদ কৰিলে আৰু সেই আজ্ঞা দিলে, তুমি কনান দেশৰ কোনো ছোৱালীক বিয়া নকৰিবা। তুমি উঠি পদ্দন অৰাম দেশত তোমাৰ মাতৃ পিতৃগৃহৰ বথুৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবণৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ। সৰ্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক আৰু বহু বংশ কৰি বৃদ্ধি কৰক। তোমাক অনেক জাতিসমূহৰ পিতৃ হোৱাৰ ক্ষমতা দিয়ক। যি আশীৰ্বাদ ঈশ্বৰে আব্ৰাহামক দিছিল, সেই আশীৰ্বাদ তেওঁ তোমাক আৰু তোমাৰ পাছত তোমাৰ বংশৰ লোকসকলক দান কৰক। যি দেশ ঈশ্বৰে আব্ৰাহামক দিছিল আৰু য'ত তুমি বাস কৰি আছা, সেই দেশ তোমাৰ অধিকাৰলৈ আহক। এইদৰে ইছাকে জাকুবক পঠাই দিলে আৰু জাকুবেও পদ্দন অৰামৰ অৰামিয়া বথুৱেলৰ পুত্ৰ লাবণৰ ওচৰলৈ গ'ল। লাবণ জাকুব আৰু এছৌ মাক ৰিবেকাৰ ককায়েক আছিল। পাছত এছৌৱে জানিলে যে ইছাকে জাকুবক আশীৰ্বাদ কৰি পদ্দন অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে। তেওঁ আৰু শুনিলে যে ইছাকে জাকুবক আশীৰ্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল, তুমি কোনো কনানিয়া ছোৱালীক বিয়া নকৰিবা। এছৌৱে দেখিলে জাকুবে তেওঁৰ পিতৃ মাতৃৰ আদেশ মানি পদ্দন অৰামলৈ গুচি গ'ল। তাতে এছৌৱে বুজি পালে যে এই কনানিয়া মহিলাসকলৰ প্ৰতি তেওঁৰ পিতৃ ইছাক সন্তুষ্ট নহয়। সেয়ে দুগৰাকী ভাইজা থকাটো তেওঁ আব্ৰাহামৰ পুতেক ইছমাইলৰ ঘৰলৈ গৈ তেওঁ জীয়েক মহলতক বিয়া কৰিলে। মহলত নবাটুৰৰ ভনীয়েক আছিল। বাটত জাকুবে সপোন দেখা। আনফালে জাকুবে বেৰছেবাৰ পৰা ওলাই হাৰণৰ ফালে যাত্ৰা কৰিলে। এখন ঠাইত বেলিমাৰ যোৱাত তেওঁ সেই ঠাইতে ৰাতিটো কটালে। সেই ঠাইৰে এটা শিল মূৰৰ তলত লৈ তেওঁ শুই থাকিল। তেওঁ শুই থাকোঁতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বৰ্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা নমা কৰি আছিল আৰু জিহুৱাই খটখটি ওপৰত থিয় হৈ কৈছিল, মই জিহুৱা, মই তোমাৰ ওপৰ পিতৃ আব্ৰাহামৰ ঈশ্বৰ আৰু ইছহাকৰো ঈশ্বৰ। তুমি যি ঠাইত শয়ন কৰিছা সেই দেশ মই তোমাক আৰু তোমাৰ বংশক দিম। তোমাৰ বংশ পৃথিৱীৰ ধূলিৰ নিচিনা অসংখ্য হ'ব। তুমি পূব পশ্চিম উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা। পৃথিৱীৰ সমুদায় জাতি তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্বাদ প্ৰাপ্ত হ'ব। চোৱা, মই তোমাৰ লগত আছো। তুমি যি যি ঠাইলৈ যাবা মই তোমাক ৰক্ষা কৰিম আৰু পুনৰাই মই তোমাক এই দেশলৈ ওলটাই আনিম, কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁ মানে মই তোমাক ত্যাগ নকৰিম। জাকুবে টোপনিৰ পৰা হাৰ পাই ক'লে, তেন্তে জিহুৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ। তেওঁ ভয়তে ক'লে, কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়, ইয়ে স্বৰ্গৰ দুৱাৰ। পাছত জাকুবে অতি ৰাতিপুৱাতে উঠিল আৰু তেওঁ যি শিল মূৰৰ তলত লৈছিল তাক স্তম্ভৰূপে স্থাপন কৰি ওপৰৰ তেল বাকি দিলে। তেওঁ সেই ঠাইৰ নাম বৈত এল ৰাখিলে, কিন্তু পূৰ্বে সেই নগৰৰ নাম লুজ আছিল। জাকুবে সংকল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, যদি ঈশ্বৰ মোৰ সংগী হয়, মোৰ এই যাত্ৰা পথত তেওঁ মোক ৰক্ষা কৰে, যদি তেওঁ মোক অন্ন বস্তুও যোগাই দিয়ে, যদি মই পিতৃৰ ঘৰলৈ পুনৰাই নিৰাপদে ঘূৰি আহিব পাৰোঁ, তেন্তে এই জিহুৱাই মোৰ ঈশ্বৰ হ'ব। তেতিয়া এই যি শিল মই স্তম্ভৰ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্ৰ শিল হ'ব। আপুনি মোক যি যি দিব মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।